একত্রিশ নং ছবি দুষ্ট আত্মাবোৰক খেদোৱা। এই ছবিখনত আমি দুষ্ট আত্মাই ধৰা এজন মানুহক দেখিবলৈ পাওঁ। মানুহজনক ৰছী আৰু শিকলিৰেও বান্ধি ৰাখিব নোৱাৰিছিল, কিয়নো দুষ্ট আত্মাবিলাকে তেওঁৰ ভিতৰত বলৱান হৈ আছিল। যীশুৱে সেই মানুহজনৰ পৰা দুষ্ট আত্মাবোৰক বাহিৰত ওলাই আহিবলৈ আদেশ দিছিল আৰু সিহঁতি ওলাই আহিছিল। এই মানুহজন সুস্থ হৈছিল আৰু যীশুৱে তেওঁলৈ কি কৰিলে তাক বন্ধুসকলৰ আগত কৈছিলগৈ। দুষ্ট আত্মাবিলাকতকৈ যীশুৰ অধিক শক্তি আছে। চৈতান আৰু দুষ্ট আত্মাবিলাক সকলোৱে যীশুৰ আদেশ পালন কৰিব লাগে। সুযোগ, যদি আপুনি দুষ্ট আত্মাবিলাকৰ দ্বাৰা কষ্ট পাই আছে, তেনেহ'লে আন বিশ্বাসীসকলক আপোনাৰ সৈতে প্ৰাৰ্থনা কৰিবলৈ কওক। সৰ্বশক্তিমান প্ৰভু যীশুক সেইবোৰ দূৰ কৰি দিবলৈ প্ৰাৰ্থনা কৰক। যদি আমি যীশুক প্ৰেম কৰোঁ আৰু আজ্ঞা পালন কৰোঁ, তেওঁ আমাৰ ভিতৰত বাস কৰে। তেওঁৰ শক্তিয়ে আমাক সুৰক্ষিত কৰে আৰু চৈতানে আমাৰ একো অনিষ্ট কৰিব নোৱাৰে।